আমি গুৱাহাটী ডিব্ৰুগড়ৰ সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো। অনুজা লোকমুদ্ৰাই কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অশোক বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকসকলৰ বাবে জি এম চি এইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা থাকিব। ৱৰ্ল্ড হাস্পিতাল চৌহদ, ছুপাৰ স্পেচিয়েলিটি হাস্পিতাল, চি এম চেণ্টাৰ আৰু তিনি নম্বৰ ছাত্ৰাবাসলৈ অহা কৰাৰ বাবে কৰ্তব্যৰত চিকিৎসকসকলে দায়িত্বত থকা কেজুৱেলিটি বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। কেজুৱেলিটি বিষয়াই কৰ্তব্যৰত মহিলা চিকিৎসকৰ বাবে বাহনৰ ব্যৱস্থা কৰাৰ লগতে এগৰাকী মহিলা সুৰক্ষাকৰ্মী থকাটো নিশ্চিত কৰিব। ইফালে অন্য এটা নিৰ্দেশনা অনুযায়ী ৰোগীৰ সৈতে অহা ৰেড কাৰ্ড থকা পৰিয়ালৰ সদস্যৰ বাহিৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সন্ধিয়া ছয় বজাৰ পাছত আন লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনাত উল্লেখ কৰা মতে চৌহদৰ পৰা অকৰ্তৃত্বশীলভাৱে থকা লোকসকলক আঁতৰাই পঠোৱাৰ বাবে সুৰক্ষাৰ দায়িত্বত থকা বিষয়াজন দায়বদ্ধ হ'ব। এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে বিষয়াজনে ভূমিগৰ আৰক্ষীৰ সহায় ল'ব পাৰিব। ইয়াৰ উপৰিও নিৰ্দেশনা অনুযায়ী সকলো গৃহৰক্ষী জোৱান, ব্যক্তিগত সুৰক্ষাকৰ্মী আৰু নিৰ্মাণ শ্ৰমিকে সন্ধিয়া ছয় বজাৰ পাছত পৰিচয় পত্ৰ কিনিব লাগিব। অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে আইন শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাত উপস্থিত হয়। আৰক্ষী বিষয়াগৰাকীয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে উজনিৰ সময়ত পাঁচখন জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে। জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে আলোচনা কৰি শ্ৰীসিঙে সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে। ৰাজ্যত শেহতীয়া বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ ঘটনাটোৱেও আজিৰ আলোচনাত স্থান পায়। আই জি পি পাৰ্থ সাৰথি মহন্তও এই বৈঠকত উপস্থিত আছিল। পবিত্ৰ ভাদ মাহৰ আজি প্ৰথম দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যবাসীৰ মংগল তথা শ্ৰীবৃদ্ধি কামনা কৰিছে। অসমৰ সমাজ জীৱনত ভাদ মাহৰ আধ্যাত্মিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰীসোণোৱালে মহাপুৰুষ দুজনাৰ তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আদি বিভিন্ন পাৰ্বণ আৰু নাম প্ৰসংগৰে মুখৰিত পবিত্ৰ মাহটোৱে জনজীৱনলৈ ভাতৃত্ববোধ আৰু ভক্তি চেতনা কঢ়িয়াই আনে বুলি মত প্ৰকাশ কৰে। বিত্তমন্ত্ৰী অজন্ত নায়ক, নীল মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই পহিলা ভাগৰ দিনটোত গোলাঘাটৰ আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ সৈতে ৰাজ্যৰ উন্নতিৰ বাবে আশীৰ্বাদ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত আৰু বিত্তমন্ত্ৰী অজন্ত নায়কৰ প্ৰচেষ্টাত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নামঘৰৰ মণিকূট আৰু বনমহলীয়া অতিথি গৃহৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ইফালে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মৰাপুৰীয়া নামঘৰকে ধৰি বিভিন্ন নামঘৰ আৰু সত্ৰত আজিৰ পৰা মাহজোৰা পালনাম আৰম্ভ হৈছে। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ নামঘৰ প্ৰাংগণ সজাই পৰাই তুলিছে। তিনিচুকীয়া নগৰৰ দেওবৰীয়া বজাৰখন গেলাপুখুৰী বাইপাছত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক বজাৰ গৃহলৈ স্থানান্তৰ কৰাটোৱে ৰাইজৰ মাজত দেখা দিয়া দ্বিধাগ্ৰস্ততাৰ পৰিপ্ৰেক্ষিতত আজি জিলা আয়ুক্ত স্বপ্নীল পালে এখন 7-জনীয়া সমিতি গঠন কৰে। বজাৰখনৰ স্থানান্তৰৰ ক্ষেত্ৰত থকা সুবিধা অসুবিধাসমূহৰ বিষয়ে অধ্যয়ন কৰি সুসংবদ্ধভাৱে দেওবৰীয়া বজাৰ সঞ্চালনৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ সমিতিখন গঠন কৰি দিয়া হৈছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে। এই সম্পৰ্কত ৰাইজৰ মতামত সংগ্ৰহ কৰাৰ লগতে বিভিন্ন অঞ্চলৰ বিক্ৰেতাসকলৰ সৈতেও আলোচনা কৰা হ'ব বুলি শ্ৰীপালীয়ে জানিবলৈ দিছে। এই মতামতসমূহৰ ভিত্তিত এখন বিস্তৃত পৰিকল্পনা 22 আগষ্টৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব বুলি আজি এটা নিৰ্দেশযোগে সংশ্লিষ্ট সমিতিক অৱগত কৰা হৈছে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা প্ৰত্নতত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক আজি মৈদাম প্ৰাংগণত সম্বৰ্ধনা জনোৱা হয়। চৰাইদেউসকলৰ স্মৃতি তৰ্পণ সমিতি, সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন আৰু চৰাইদেউবাসী ৰাইজৰ উদ্যমত আয়োজিত এই সভাত সোণাৰী বিধায়ক কৰ্মেশ্বৰ কুমাৰ উপস্থিত থাকে। এই সভাত প্ৰত্নতত্ব বিভাগৰ শীৰ্ষ বিষয়া, সাংস্কৃতিক বিশেষজ্ঞ, মৈদাম সংৰক্ষণৰ দায়িত্বত থকা বহু লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। মৰ্চা আৰু স্থানীয় জনগোষ্ঠী মৰ্চাৰ টিংখাং, নিৰ্মেৰী আৰু মৰাণ মণ্ডল কমিটিৰ উদ্যোগত চলিত বছৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিৰ পৰীক্ষাৰ বাবে আবেদন কৰা যুৱক যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা আজি আৰম্ভ হৈছে। অঞ্চলটোৰ 7টা স্থানত আজি আয়োজিত কৰ্মশালা উদ্যোগ মন্ত্ৰী বিনয় গোৱাই উদ্বোধন কৰে।